money. বাতৰি পঢ়িছো নিৰ্মালী শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, সংসদৰ বাজেট অধিৱেশন অহা 22 জুলাইত আৰম্ভ হ'ব বুলি সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। চাৰিদিনীয়া ভ্ৰমণসূচীৰে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আজি গৃহ ৰাজ্য ওড়িশাৰ ভুৱনেশ্বৰত উপস্থিত হয়। চৰকাৰে অনাগত 5 বছৰৰ ভিতৰত দেশত প্ৰায় 2 লাখ গাঁও পঞ্চায়তত বহুমুখী প্ৰাথমিক কৃষি ঋণ ছচাইটি স্থাপন কৰিব আৰু হাৰাৰীত চলি থকা ভাৰত আৰু জিম্বাবৱেৰ মাজৰ 5খনীয়া টি20 মেচৰ শৃংখলাৰ প্ৰথমখন খেলত ঘৰুৱা দলটোৱে ভাৰতক জয়ৰ বাবে 116 ৰাণৰ লক্ষ্য বান্ধি দিছে। সংসদৰ বাজেট অধিৱেশন 22 জুলাইৰ পৰা আৰম্ভ হ'ব। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে সামাজিক মাধ্যমযোগে এটা বাৰ্তাত কয় যে এই অধিৱেশন 12 আগষ্টলৈ চলিব। তেওঁ লগতে কয় যে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 23 জুলাই 2024-25 বৰ্ষৰ বিত্তীয় বাজেট সংসদত উপস্থাপন কৰিব। বাজেট অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱৰ ভিত্তিত অনুমোদন জনায়। চাৰিদিনীয়া ভ্ৰমণসূচীৰে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আজি গৃহ ৰাজ্য ওড়িশাৰ ভুৱনেশ্বৰত উপস্থিত হয়। বিজু পাটনায়ক আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত শ্ৰীমতী মুৰ্মুক ওড়িশাৰ ৰাজ্যপাল ৰঘুবৰ দাস, মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলে আদৰণি জনায়। ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ পুৰীত হ'বলগীয়া বিশ্বখ্যাত ভগৱান জগন্নাথ, বলভদ্ৰ, দেৱী সুভদ্ৰা আৰু সুদৰ্শনৰ ৰথযাত্ৰা চাব। শ্ৰীমতী মুৰ্মু আজি সন্ধিয়া ভুৱনেশ্বৰত হ'বলগীয়া উৎকলমণি পণ্ডিত গোপবন্ধু দাসৰ 94 সংখ্যক মৃত্যু দিৱসৰ অনুষ্ঠানত উপস্থিত থাকিব। এই ভ্ৰমণকালত তেওঁ ভুৱনেশ্বৰৰ উদয়গিৰি আৰু খণ্ডগিৰিৰ গুহাসমূহ পৰিদৰ্শন কৰিব। সোমবাৰে তেওঁ বিভূতি কাননগু কলেজ আৰু উৎকল সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰিব। সেইদিনাই ভুৱনেশ্বৰৰ সমীপৰ হৰিৰামদা গাঁৱৰ ব্ৰহ্মকুমাৰীৰ ডিভাইন ৰিট্ৰিট চেণ্টাৰ উদ্বোধন কৰাৰ লগতে লাইফষ্টাইল ফৰ ছাষ্টেইনেবিলিটি অভিযানৰ শুভাৰম্ভ কৰিব। মঙলবাৰে তেওঁ ৰাষ্ট্ৰীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ ত্ৰয়োদশ সমাৱৰ্তন অনুষ্ঠানত উপস্থিত থাকিব। পাছত তেওঁ দিল্লীলৈ উভতি আহিব। চৰকাৰে অনাগত 5 বছৰৰ ভিতৰত দেশত প্ৰায় 2 লাখ গাঁও পঞ্চায়তত বহুমুখী প্ৰাথমিক কৃষি ঋণ ছচাইটি স্থাপন কৰিব। দুদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটত উপস্থিত হৈ কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে গুজৰাটৰ গান্ধীনগৰত 102 সংখ্যক আন্তঃৰাষ্ট্ৰীয় সমবায় দিৱসত ভাষণ প্ৰদান কৰি এই কথা প্ৰকাশ কৰে। সমবায়বোৰৰ মাজত আৰ্থিক সহযোগিতাৰ পোষকতা কৰি শ্ৰীশ্বাহে কয় যে কেৱল সমবায় বেংকসমূহৰ জৰিয়তে বিত্তীয় লেনদেন সুচল কৰি সমবায় বেংকসমূহৰ নেটৱৰ্ক সুদৃঢ় কৰাৰ বাবে দেশৰ জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ সমবায়সমূহৰ মাজত অৰ্থনৈতিক সহযোগিতা সুনিশ্চিত কৰিব লাগিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সমবায় খণ্ডৰ উন্নয়নৰ বাবে গুজৰাটৰ পঞ্চমমহল আৰু বচনকন জিলাত আৰম্ভ কৰা পাইলট প্ৰকল্প পৰিদৰ্শন কৰি সন্তুষ্টি প্ৰকাশ কৰে। নীতি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূৰ্ণতা অভিযান অসমতো অব্যাহত আছে। গোৱালপাৰা জিলাৰ লক্ষীপুৰত আজি এই অভিযানৰ কাৰ্যসূচী আৰম্ভ হৈছে। গোপীনাথ বৰদলৈ সভাঘৰত এই উপলক্ষে বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। এই অনুষ্ঠানত জিলা আয়ুক্ত খনিন্দ্ৰ চৌধুৰী, উন্নয়ন আয়ুক্ত ৰঞ্জিৎ কোঁৱৰ, নীতি আয়োগৰ পৰ্যবেক্ষক আৰু জিলাখনৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক, সমাজ কল্যাণ বিষয়া, কৃষি বিষয়া আদিৰ লগতে আন কেইবাটাও বিভাগৰ বিষয়া তথা কৰ্মচাৰীসকল উপস্থিত থাকে। কাৰ্যসূচীৰ লগত সংগতি ৰাখি লক্ষীপুৰ চহৰৰ মাজেৰে সজাগতামূলক শোভাযাত্ৰা উলিওৱা হয়। বাক্সা জিলাৰ বৰমাত আজি এই অভিযান আৰম্ভ কৰি এটা সজাগতামূলক শোভাযাত্ৰা উলিওৱা হয়। জিলাখনৰ বৰমা মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত BTCৰ অধ্যক্ষ কাতিৰাম বৰুৱে এই অভিযান মুকলি কৰে। অনুষ্ঠানত জিলাখনৰ আয়ুক্ত কৃষ্ণা বৰুৱা উপস্থিত থাকে। ইপিনে জিলাখনৰ সদৰ মুছলপুৰতো নীতি আয়োগৰ অধীনত সম্পূৰ্ণতা অভিযানৰ সৈতে সংগতি ৰাখি এখন চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এই কাৰ্যসূচীত অধ্যক্ষ কাতিৰাম বৰুৱে অংশগ্ৰহণ কৰি জিলাখনক শিক্ষা, স্বাস্থ্য আদি সকলো দিশতে আগবঢ়াই নিবলৈ চেষ্টা অব্যাহত ৰাখিব বুলি মন্তব্য কৰে। অসমত সম্পূৰ্ণতা অভিযানে বাক্সা, ধুবুৰী, দৰং, বৰপেটা, গোৱালপাৰা, ওদালগুৰি, ডিমাহাচাও আৰু হাইলাকান্দিৰ কেইবাটাও উন্নয়ন খণ্ডক সামৰি লৈছে। সকলো অভিলাষী জিলা আৰু খণ্ডত 12টা মূল সামাজিক খণ্ডৰ সূচকৰ ক্ষেত্ৰত 100% পৰিপূৰ্ণতা লাভ কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা এই অভিযান অহা 30 ছেপ্টেম্বৰলৈকে চলিব। এই অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মূলত প্ৰথম 3 মাহতে পঞ্জীয়নভুক্ত প্ৰসূতিৰ সংখ্যা, সংহত শিশু বিকাশ সেৱাৰ অধীনৰ প্ৰসূতিৰ পৰিপূৰক খাদ্য যোগান, শিশুৰ সম্পূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ হাৰ চৰকাৰে 2015তে কৃষকৰ বাবে আৰম্ভ কৰা ছইল হেল্থ কাৰ্ডৰ যোগেদি মাটিৰ নমুনা সংগ্ৰহৰ হাৰ প্ৰতিটো খণ্ডত মধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগীসকলক চিনাক্তকৰণৰ হাৰ আৰু একেটা উন্নয়ন খণ্ডত থকা আমনিৰ্ভৰশীল গোটৰ বিপৰীতে পুঁজি লাভ কৰি থকা গোটৰ হাৰ বিদ্যুৎ যোগান থকা মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়ৰ হাৰ তথা পাঠ্যক্ৰম আৰম্ভ হোৱাৰ এমাহৰ ভিতৰতে পাঠ্যপুথি বিতৰণৰ হাৰ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। তিনিমাহজোৰা সম্পূৰ্ণতা অভিযানৰ অংশ হিচাপে নিৰ্বাচিত জনপ্ৰতিনিধিৰ লগতে জিলা তথা খণ্ড বিষয়াসকলে গ্ৰামসভা নাটক পৌষ্টিক আহাৰ মেলা স্বাস্থ্য শিবিৰ প্ৰদৰ্শনী সজাগতা সভা আৰু সমদল আদি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰিটেইনৰ সাধাৰণ নিৰ্বাচনত লেবাৰ পাৰ্টীৰ জয়ৰ বাবে নতুনকৈ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত ছাৰ কে ষ্টাৰ্মাৰক শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰীমোদীয়ে কয় যে ব্ৰিটেইনৰ সৈতে বন্ধুত্ব অধিক শক্তিশালী কৰাৰ বাবে ভাৰতে আগ্ৰহেৰে বাট চাইছে। দুয়োখন দেশৰ মাজত ইতিবাচক আৰু গঠনমূলক সহযোগিতাৰ বাবেও ভাৰত আগ্ৰহী বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইৰাণৰ ইছলামিক ৰিপাব্লিকৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা মাছুদ পেজেস্কিয়ানক অভিনন্দন জনায়। সামাজিক মাধ্যমযোগে শ্ৰীমোদীয়ে কয় যে ভাৰত আৰু ইৰাণৰ জনসাধাৰণৰ সুবিধাৰ্থে উষ্ম আৰু দীৰ্ঘদিনীয়া দ্বিপাক্ষিক সম্পৰ্কক আৰু অধিক শক্তিশালী কৰাৰ বাবে পেজেস্কিয়ানৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ তেওঁ আগ্ৰহী। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি ব্ৰিটেইনৰ বৈদেশিক সচিব ডেভিড লেমিৰ সৈতে বাৰ্তালাপ কৰে। সামাজিক মাধ্যমযোগে ডঃ জয়শংকৰে কয় যে দুয়োপক্ষৰ কৌশলগত অংশীদাৰিত্ব বৃদ্ধিৰ সম্পৰ্কত দুয়ো আলোচনা কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে লগতে কয় যে শ্ৰীলেমিৰ সৈতে আগলৈ ব্যক্তিগত বৈঠকৰ বাবে তেওঁ আগ্ৰহী। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে আজি আহমেদাবাদত গুজৰাট ৰাজ্যিক কংগ্ৰেছৰ এখন কৰ্মীসভাত অংশগ্ৰহণ কৰি তেওঁৰ দলে অনাগত নিৰ্বাচনত বিজেপিক পৰাস্ত কৰিব বুলি আস্থা প্ৰকাশ কৰে। এদিনীয়া ভ্ৰমণসূচীৰে ৰাজ্যখনলৈ যোৱা শ্ৰীগান্ধীয়ে গুজৰাটৰ ৰাজকোট ক্ৰীড়া মণ্ডলৰ অগ্নিকাণ্ডৰ ঘটনাৰ লগতে অন্যান্য কেইবাটাও ঘটনাৰ ভুক্তভোগীসকলক সাক্ষাৎ কৰে। আমাৰ সংবাদদাতাই জনায় যে সাংসদ ৰাহুল গান্ধীয়ে লোকসভাত দিয়া হিন্দু বিৰোধী মন্তব্যক কেন্দ্ৰ কৰি আহমেদাবাদত থকা গুজৰাট প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যালয়ৰ বাহিৰত অলপতে হোৱা বিজেপি আৰু কংগ্ৰেছ কৰ্মীৰ সংঘৰ্ষৰ পাছতে শ্ৰীগান্ধীয়ে গুজৰাটলৈ অহাৰ সিদ্ধান্ত লয়। স্বাস্থ্য মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে যে এনইটি নিট ইউ জিৰ পৰামৰ্শদানৰ বিলম্বৰ বাতৰি অশুদ্ধ আৰু এই পৰামৰ্শদান অনুষ্ঠিতৰ বাবে নিৰ্দিষ্ট দিন এতিয়ালৈকে ধাৰ্য কৰা হোৱা নাই। একাংশ সংবাদ মাধ্যমত এই বাতৰিটো প্ৰচাৰ হৈ থকাৰ মাজতে স্বাস্থ্য মন্ত্ৰালয়ে বিষয়টো স্পষ্ট কৰে। হাৰাৰেত চলি থকা ভাৰত আৰু জিম্বাবৱেৰ মাজৰ পাঁচখনীয়া টি টুৱেণ্টি মেচৰ শৃংখলাৰ প্ৰথমখন খেলত ঘৰুৱা দলটোৱে ভাৰতক জয়ৰ বাবে 116 ৰাণৰ লক্ষ্য বান্ধি দিছে। ভাৰতে টছত জিকি জিম্বাবৱে প্ৰথমে বেটিঙৰ বাবে আমন্ত্ৰণ জনায়। দলটোৱে নিৰ্ধাৰিত 20 অভাৰত 9টা উইকেট হেৰুৱাই 115 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ ৰবি বিষ্ণয়ে সৰ্বাধিক 4টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত ভাৰতে বাতৰি লিখা পৰলৈকে 10 অভাৰত 5টা উইকেট হেৰুৱাই 43 ৰাণ কৰি খেলি আছে। উল্লেখযোগ্য যে অসমৰ ক্ৰিকেটাৰ ৰিয়ান পৰাগৰ এই খেলখনত অভিষেক ঘটিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিকাতি পুনৰ এবাৰ পঢ়ি দিছো। সংসদৰ বাজেট অধিৱেশন অহা 22 জুলাইত আৰম্ভ হ'ব বুলি সংসদৰ পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। চাৰিদিনীয়া ভ্ৰমণসূচীৰে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আজি গৃহৰ ৰাজ্য ওড়িশাৰ ভুৱনেশ্বৰত উপস্থিত হয়। চৰকাৰে অনাগত 5 বছৰৰ ভিতৰত দেশত প্ৰায় 2 লাখ গাঁও পঞ্চায়তত বহুমুখী প্ৰাথমিক কৃষি ঋণ ছচাইটি স্থাপন কৰিব আৰু হাৰাৰেত চলি থকা ভাৰত আৰু জিম্বাবৱেৰ মাজৰ পাঁচখনীয়া টি টুৱেণ্টি মেচৰ শৃংখলাৰ প্ৰথমখন খেলত ঘৰুৱা দলটোৱে ভাৰতক জয়ৰ বাবে 116 ৰাণৰ লক্ষ্য বান্ধি দিছে।